এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সোঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চাওলুং চুকাফাক সোঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বাৰ্তা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই বাৰ্তাত অসমীয়া জাতিৰ ৰূপৰেখা অংকন কৰা স্বৰ্গদেউজনাই সবল নেতৃত্ব, বিচক্ষণ চিন্তা আৰু দূৰদৰ্শী সিদ্ধান্তৰে জাতিটোক মহীয়ান কৰি গৈছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই দিৱস উদযাপনে অসমৰ আহোম যুগৰ ঐতিহ্য আৰু গৌৰৱক প্ৰতিপন্ন কৰাৰ লগতে ৰাজ্যখনৰ চহকী সাংস্কৃতিক সুৰক্ষিত কৰাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হবলৈ উৎসাহ যোগায়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ নাজিৰা খেলপথাৰত অসম দিৱস তিনিজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যসমূহলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া গাঁওসমূহৰ বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। গুৱাহাটী মহানগৰীৰ দীপৰ বিলতো বিভিন্ন প্ৰজাতিৰ পক্ষী দেখা গৈছে। এই দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশত একেলগে এসাজ খোৱাৰ বাবে বনভোজ দলসমূহৰ এই স্থানসমূহলৈ আগমন হৈছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিল নামনি অসমৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। শীতকালৰ লগে লগে উৰ্পদ বিলত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ ভিৰ বৃদ্ধি হোৱাৰ বাবে বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু জীৱকুলৰ সুৰক্ষা তথা স্বচ্ছতাৰ দিশলৈ লক্ষ্য ৰাখি উৰ্পদ বিলত সকলো ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইন।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিল নামনি অসমৰ ভিতৰতে এক অন্যতম পৰ্যটনস্থলী। সেয়ে এই বিলখনক স্বচ্ছ আৰু পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা, জীৱকুলৰ সুৰক্ষা, স্বচ্ছতা আদি দিশলৈ লক্ষ্য কৰি উৰ্পদ বিলত সকলো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰি ন' প্লাষ্টিক জ'ন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰাৰ লগতে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে জনস্বাস্থ্য কাৰিকৰী বিভাগে স্বচ্ছ ভাৰত অভিযানৰ অধীনত বিলখনৰ পাৰে পাৰে চাফাই অভিযান আৰু ঠায়ে ঠায়ে ডাষ্টবিন প্ৰদান কৰিছে। বিল পৰিচালনা সমিতিয়েও এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আছে।
বিশ্বনাথ জিলাৰ গহপুৰ লৌগুটিৰ পৰা বন বিভাগে কালি 7 জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ পূব বনাঞ্চলিক কাৰ্যালয় গমিৰিৰ বন বিষয়া আৰু বনকৰ্মীয়ে অভিযান চলাই চিকাৰীকেইজনক গ্ৰেপ্তাৰ কৰে। চোৰাং চিকাৰীকেইজনৰ পৰা 2 জাই গুলীসহ হস্তনিৰ্মিত সঁজুলি উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা গড় চিকাৰীকেইজন বিশ্বৰূপ মিলি, ৰণোজ পেগু, বিমল পাঞ্চুং আৰু বিৰগু পেগু বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। সোধাপোছাৰ বাবে বন বিভাগে আন 3 জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। দৰং জিলাৰ খাৰুপেটীয়াত যোৱা নিশা গুলীচালনাৰ ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজন মুন্না চাহা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। গুলীচালনাৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অনন্ত বিশ্বাস নামৰ এজন লোককো আটক কৰিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু 2 জাই গুলী উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। নগাঁও আৰক্ষীৰ এটা অভিযানকাৰী দলে যোৱা নিশা শিলচৰৰ পৰা লখিমপুৰলৈ মাদক দ্ৰব্য সৰবৰাহ কৰা অৱস্থাত এগৰাকী মহিলাসহ 3 জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, নগাঁও চহৰৰ সমীপৱৰ্তী বাইপাছৰ এখন ধাবাত নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহকাৰীকেইজনক গ্ৰেপ্তাৰ কৰে। লোকজনে প্ৰায় 7 লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ সৰবৰাহৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা বৰাগাঁৱত চলোৱা অভিযানত 10 লাখ টকাৰ জালনোটসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকজন গড়চুকৰ শান্তনু তালুকদাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এখন মটৰচাইকেলেৰে জালনোটখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে চলোৱা অভিযানত লোকজনক কৰায়ত্ত কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ ল'ব। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষক সমিতিৰ প্ৰচাৰ সম্পাদকে দিয়া বিবৃতি অনুসৰি কাইলৈ পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা 5 বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।